Pujulaga khobor puri ase mkonglongla pohila somoi thakya prime minister dr manmohan singh do umar 92 sal di jua thursday mori jaise senior congress leader do aims delhi di talaga gau halat bia hua pasudi jua thursday sam bishi bia obosadi itmet kurise President Draupadi Murmu pra pohila laga Prime Minister Dr. Manmohan Singh Muri jodi munduk janai dise taiba Dr. Singh do dusra nishana nahi kina ekta alag thagya politician hisapi yat kurisi janpra academy laga duniya aru administration do sat sat jari rakise President pra kuise ke Shri Singh pra Indian economy bodli kuridibili dangor kam kurisi aru taibra desh lokodi seva kuria tailaka Daki na thakya political jibon aru humanity karni huta yat kuri boli ase. Baharit laga sobse dangor manokhan majodi ekta lokoti dangor mandi kena president pa talaga pariwar sathi aru admirers lokoti condolences janai dise. Ike samade vice president Jagdeep Dhankar pra bhi talaga munduk tu janai dise. VP pra kwese ke Shri Singh to sal 1991 di India laga economic liberalization laga architect hisabi ekta critical transition pra देश तो ताकत पर आगे लोई जाएगी ना ग्रोथ और धन पार्टी करने नोटों रास्ता कन खुलाई दिसे तेरबा श्री सिंह लगाए इकोनॉमी तालगा बहाल नियम और इंडिया आगे पढ़ाई दिवले होता है कमिटमेंट रखिया दो याद करी से श्री सिंह मोरीजुआदी इंडिया पर विशिष्ट अंगों इंटेलिक और एक ता स्टेट्समैन तो हराई जैसे और तालगा लेकर सिबा भारत लगा ग्रोथ ट्रैजेक्टरी तो होता है गाइड करीबो बिली वाइस प्रेसिडेंट पर कोई से Prime Minister Narendra Modi ba pohila laga Prime Minister Dr. Manmohan Singh mori jwadi muntok janai dise ekta social media post ti tar bra kosi ke India bra idu laga sobse bhal leaders majudi ekjon harai jwadi muntok kore ase humble origins bra uthia Shri Singh do sopra man rakhia economy soikena alag alag sarkar positions ti aro finance minister hisabi siva kori kena akot sal kandi India laga economic policy ti takot Nishan Rakhi D. Sibili, Shri Modi Bra Koise. Taibra Koise ke Shri Singh Bra Parliamentary Intervention Kuriado, Bishi Jankari Thakya Hoise aru Prime Minister Ikta Hisabi Manukhan Laga Jibon, Bhal Kuritibili Dangor Kam Kurise. Shri Modi Bra Bhi, Shri Singh Laga Gyan aru Humility Khan Yat Kurise. Prime Minister Narendra Modi Bra Koise ke Sarkar Laga Sobse Dangor Dorkar Do Nau Jawan Khan Empower Kuritibili Policy Do Ase. Virbal Divas di Bharat Mandabam Nai Delhi di jua thursday kutha kore Shri Modi Bra Koise Nau Jawan Laga Takot Karone Duniya Bra India Lokoti Umit aro dangor bhavana rakhi kena sai ase tar pra kisi ke sob policies jon kanto startup ecosystem yani space economy sports manufacturing industry skill development noholi internship schemes kan hobi edokan naujawan laka motop karni ase aro itobra naujawan lokoti labh diboli bhavana rakhi ase prime minister pra kisi ke aji startups pra loikena science sports pra entrepreneurship dakti naujawan takot pa noton revolutions jari rakhi ase
hamare hua keval kitabi gyan tak simit na rahe iske liye कई प्रयास किए जा रहे हैं छोटे बच्चों को इनोवेटिव बनाने के लिए देश में 10,000 से ज्यादा अटल टिंकरिंग लैब शुरू की गई है हमारे युवाओं को पढ़ाई के साथ साथ अलग अलग क्षेत्रों में व्यावहारिक अवसर मिले अपने दायित्वों को निभाने की भावना बढ़े इसके लिए मेरा युवा भारत अभियान शुरू किया गया है
प्राइम मिनिस्टर मोदी ब्रा 1 lakh naujawan khan jon laga parivartu kitia bhi active politics se shamil kura nai tai khan tu politics se anidibuli tai laga supna janaise. Tabra kuse ke itu initiative tu ahia 25 sal karne zaruri hobole asi aro naujawan logodi itu campaign laga bhakti monothai digina notun generations tu politics se anidibuli koise. Shri Modi ba janaise ke viksit baharit young leaders dialogue tu ahia sal surudi Swami Vivekananda laga junam anniversary di rakhi bole ase.
2025 जनवरी में स्वामी विवेकानंद जी की जयंती के अवसर पर विकसित भारत यंग लीडर्स डायलॉग का आयोजन हो रहा है पूरे देश से लाखों युवा इसका हिस्सा बन रहे हैं इसमें विकसित भारत के विजन पर चर्चा होगी उसके रोड मैप पर बात होगी
আৰু ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱা ৱেভছ OTT এপ পৰা এক মহিনাতে 1 মিলিয়ন ওপৰ ডাউনলোড কৰিয়াটো জনাই দিছে। ছচিয়েল মিডিয়া দি যোৱাকালি আলগ আলগ পষ্ট দি শ্ৰী বৈষ্ণৱা কৈছে কি এইটো কাম ইয়াৰ পৰা ইণ্ডিয়াৰ পৰা নিজৰ কালচাৰেল ৰুটছটো টুটিব নাপাৰিয়া জুৰি ৰাখিয়াটো দেখাই আছে। তাৰ পৰা জনাই দিছে কি প্ৰচাৰ বাঢ়িবা ইণ্ডিয়াৰ লগা OTT প্লেটফৰ্ম পৰা বেছি নষ্টেলজিক লগতে এপিক শ্ব'জ খান ৰামায়ণ আৰু মহাভাৰত খান আৰু নিউ এইজ কণ্টেণ্ট আনি দিয়া খান জনাই দিছে। তাৰ পৰা কৈছে কি এইটো লগতে চব জেনেৰেশ্যন কাৰণে এণ্টাৰটেইনমেণ্ট থাকি আছে। মিনিষ্ট্ৰীৰ পৰা কৈছে কি প্লেটফৰ্ম পৰা সবচে পহিলাবাৰ কণ্টেণ্ট হোষ্ট কৰিয়াটো নেশ্যনেল ক্ৰিয়েটৰ এৱাৰ্ডি পৰা লৈ কিনে ফিল্মছ সবচে উচ্চ ইনষ্টিটিউচন লগাবি দেখাই কিনে ৰাখিছে বুলি কৈছে। আৰু আজি ভুজৰ লগা নাগামিজ খবৰ ইমান ডিষ্টেজ কৰি আছি, শুনি থাকিবি আজি চাম 7:10 দিবি নাগামিজ লগা খবৰ আনি দিবলৈ আছে। শুনি থাকিয়া সব লগতে ভাল দিন হবি।